বাতৰি প্ৰশাসক ঋতুপৰ্ণ বৰাই এতিয়া প্ৰধান বাতৰিসমূহ হ'ল কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি লোকসভাত 2024-25 বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট দাখিল কৰে। বাজেটত সকলোৰে বাবে সুযোগ সৃষ্টিৰ উদ্দেশ্যে 9টা অগ্ৰাধিকাৰৰ কথা উল্লেখ কৰা হৈছে। বিত্তমন্ত্ৰীগৰাকীয়ে বাজেটত বেংকিং সেৱাৰ সম্প্ৰসাৰণৰ বাবে উত্তৰ পূৰ্বাঞ্চলত ভাৰতীয় ডাক ধনাদায় বেংকৰ 100ৰো অধিক শাখা স্থাপন কৰাৰ প্ৰস্তাৱ দিয়ে। বাজেটত অসমকে ধৰি কেইবাখনো ৰাজ্যলৈ বান ব্যৱস্থাপনা প্ৰকল্পৰ সমৰ্থনত আৰ্থিক অনুদান আগবঢ়োৱাৰ প্ৰস্তাৱ দিয়া হয়। আৰু ভাৰতৰ সুমিত নাগালে অষ্ট্ৰিয়া অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ২০২৪-২৫ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেটত সকলোৰে বাবে সুযোগ সৃষ্টিৰ উদ্দেশ্যে 9টা অগ্ৰাধিকাৰৰ কথা উল্লেখ কৰা হৈছে। এই অগ্ৰাধিকাৰসমূহ হৈছে উৎপাদনশীলতা আৰু কৃষিৰ স্থিতিস্থাপকতা, কৰ্মসংস্থাপন আৰু দক্ষতাৰ বিকাশ, সৰ্বাম্মক মানৱ সম্পদ উন্নয়ন আৰু সামাজিক ন্যায়, নিৰ্মাণ আৰু সেৱা, নগৰ উন্নয়ন, শক্তি সুৰক্ষা, আন্তঃগাঁথনি, উদ্ভাৱন, গৱেষণা আৰু উন্নয়ন তথা পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰ। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি লোকসভাত বাজেট দাখিল কৰি কৃষি, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ, নিৰ্মাণ আৰু আন্তঃগাঁথনি খণ্ডৰ বাবে ভালেমান ব্যৱস্থাৰ কথা ঘোষণা কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে দুখীয়া, মহিলা, যুৱ প্ৰজন্ম আৰু কৃষকসকলক উন্নয়নৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ অন্যতম। শ্ৰীমতী সীতাৰমণে প্ৰধানমন্ত্ৰীৰ কৰ্মসংস্থাপন আৰু দক্ষতা বিকাশ পেকেজৰ ঘোষণা কৰে। এই পেকেজৰ অধীনত কৰ্মসংস্থাপনৰ সৈতে জড়িত উদগনিমূলক ধনৰাশি প্ৰদানৰ 3খন আঁচনিৰ কথা মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে। প্ৰথমখন আঁচনিৰ অধীনত সকলো আনুষ্ঠানিক খণ্ডৰ কৰ্মশক্তি হিচাপে যোগদান কৰা সকলো নতুন ব্যক্তিক 1 মাহৰ দৰমহা প্ৰদান কৰা হ'ব। দ্বিতীয়খন আঁচনিৰ জৰিয়তে নিৰ্মাণ খণ্ডত কৰ্মসংস্থাপন সৃষ্টি কৰা হ'ব আৰু তৃতীয়খন আঁচনিৰ জৰিয়তে নিয়োগকৰ্তাসকলক সহায় আগবঢ়োৱা হ'ব। কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে দেশত শক্তিশালী আন্তঃগাঁথনি গঢ়ি তোলাৰ বাবে যথেষ্ট বিনিয়োগ কৰা হৈছে। আন্তঃগাঁথনি উন্নয়নৰ বাবে মূলধনী ব্যয়ৰ বাবদ 11 লাখ কোটিৰো অধিক টকা আবণ্টন দিয়া হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। এই ধন দেশৰ GDPৰ 3.4%। কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহকো আন্তঃগাঁথনি উন্নয়নৰ বাবে এনেধৰণৰ উন্নয়নমূলক আঁচনি হাতত লবৰ বাবে উৎসাহ যোগাইছে বুলি বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। শ্ৰীমতী সীতাৰমণে লগতে মহিলা আৰু শিশুৰ উপকাৰ সাধন কৰা বিভিন্ন আঁচনিৰ বাবে 3 লাখ কোটিৰো অধিক টকাৰ প্ৰস্তাৱ দিয়ে। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে অন্ধ্ৰপ্ৰদেশৰ মূলধনী আৱশ্যকতাৰ কথা অনুধাৱন কৰি কেন্দ্ৰীয় চৰকাৰে চলিত বিত্তীয় বৰ্ষত বহুপাক্ষিক উন্নয়ন সংস্থাসমূহৰ জৰিয়তে বিশেষ বিত্তীয় সহায়ৰ দিহা কৰিব আৰু ৰাজ্যখনৰ বাবে 15,000 কোটি টকাৰ ব্যৱস্থা কৰা হ'ব। তেওঁ কয় যে বিহাৰৰ নতুন বিমান বন্দৰ, চিকিৎসা মহাবিদ্যালয় আৰু ক্ৰীড়া আন্তঃগাঁথনি বিকশাই তোলা হ'ব। তেওঁ কয় যে মূলধনী বিনিয়োগত সহায় হোৱাকৈ অতিৰিক্ত আবণ্টন দিয়া হ'ব আৰু বহুপাক্ষিক উন্নয়ন বেংকসমূহৰ পৰা বাহ্যিক সহায়ৰ বাবে বিহাৰ চৰকাৰে জনোৱা অনুৰোধ ত্বৰান্বিত কৰা হ'ব। মন্ত্ৰীগৰাকীয়ে লগতে বাজেটত তৰুণ শাখাৰ অধীনত মুদ্ৰা ঋণ লাভ কৰা আৰু সফলতাৰে পৰিশোধ কৰা উদ্যমীসকলৰ বাবে ধনৰাশি বৰ্তমানৰ 10 লাখ টকাৰ পৰা 20 লাখ টকালৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে। তেওঁ কয় যে ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বত ই বাণিজ্য ৰপ্তানি কেন্দ্ৰ স্থাপনৰো প্ৰস্তাৱ দিয়ে। বাজেট দাখিল কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান চৰকাৰে 5 বছৰত 1 কোটি যুৱক যুৱতীক শীৰ্ষ 500টা কোম্পানীত ইণ্টাৰ্ণশ্বিপৰ সুযোগ প্ৰদানৰ উদ্দেশ্যে এখন সৰ্বাম্মক আঁচনি ৰূপায়ণ কৰিব। একেদৰে ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বত উদ্যোগীসকলৰ বাবে ডৰ্মিটৰী অৰ্থাৎ সমূহীয়া শয়নকক্ষত সুবিধা বিশিষ্ট ভাড়াঘৰৰ ব্যৱস্থা কৰা হ'ব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে বাজেটত প্ৰস্তাৱ দিছে। শ্ৰীমতী সীতাৰমণে কয় যে কেন্দ্ৰীয় চৰকাৰে দেশৰ পূব প্ৰান্তৰ উন্নয়নৰ বাবে উদ্যোগিক কৰিডৰ স্থাপনত সহায় কৰিব। চৰকাৰে ঘৰুৱা উৎপাদন আৰু গুৰুত্বপূৰ্ণ খনিজাত সামগ্ৰীৰ পুনৰ ব্যৱহাৰ্যকৰণৰ বাবে গুৰুত্বপূৰ্ণ খনিজ অভিযান আৰম্ভ কৰিব। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নগৰীয়া আৱাস যোজনাৰ দ্বিতীয় পৰ্যায়ৰ অধীনত 10 লাখ কোটি টকাৰে 1 কোটি দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ পৰিয়ালৰ বাসগৃহৰ আৱশ্যকতা পূৰণ কৰা হ'ব। প্ৰধানমন্ত্ৰী গ্ৰামীণ স্বৰাজ যোজনাৰ চতুৰ্থ পৰ্যায় শীঘ্ৰে আৰম্ভ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে। তেওঁ কয় যে নাবালকসকলৰ অৰ্থনৈতিক সুৰক্ষাৰ বাবে NPS বাৎসল্য আঁচনি আৰম্ভ কৰা হ'ব। NPSৰ লগত জড়িত বিষয়সমূহ চালি জাৰি চোৱাৰ বাবে গঠন কৰা কমিটীখনে এই ক্ষেত্ৰত চকুত লগা ধৰণৰ প্ৰগতি লাভ কৰিছে। বিত্তীয় দায়বদ্ধতা আৰু চৰকাৰৰ বিত্তীয় সম্পদসমূহৰ বিবেচনাপূৰ্ণ ব্যৱহাৰ সুনিশ্চিত কৰি শীঘ্ৰে এটা সমাধান ওলাব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। বাজেটত বেংকিং সেৱাৰ সম্প্ৰসাৰণৰ বাবে উত্তৰ পূৰ্বাঞ্চলত ভাৰতীয় ডাক ধনাদায় বেংকৰ 100ৰো অধিক শাখা স্থাপন কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। বিত্তমন্ত্ৰীগৰাকীয়ে লগতে কৰ্কট ৰোগীসকলক সকাহ প্ৰদানৰ উদ্দেশ্যে আৰু তিনিবিধ ঔষধত সীমা শুল্কৰ আওতাৰ বাহিৰত ৰখাৰ কথাও ঘোষণা কৰে। মন্ত্ৰীগৰাকীয়ে লগতে সোণ ৰূপৰ ওপৰত আৰোপিত সীমা শুল্ক 16% আৰু হীৰাৰ ওপৰত আৰোপিত সীমা শুল্ক 6.4% হ্ৰাস কৰাৰ কথা ঘোষণা কৰে। তেওঁ লগতে কেতবোৰ বিশেষ বিত্তীয় সম্পদৰ ক্ষেত্ৰত মূলধনী মুনাফাৰ ৰেহাইৰ সীমা বছৰি 1,25,000 টকালৈ বৃদ্ধিৰ প্ৰস্তাৱ দিয়ে। ভাৰতীয় ষ্টাৰ্টআপ ব্যৱস্থা সুদৃঢ় কৰাৰ উদ্দেশ্যে বিত্তমন্ত্ৰীগৰাকীয়ে সকলো শ্ৰেণীৰ বিনিয়োগকাৰীৰ বাবে এণ্টেল টেক্স বিলুপ্তিৰ প্ৰস্তাৱ দিয়ে। ব্যক্তিগত আয়কৰৰ ক্ষেত্ৰত বিত্তমন্ত্ৰীগৰাকীয়ে বাজেটত বিশেষ ঘোষণা কৰিছে 3,00,000 টকা পৰ্যন্ত আয়ৰ ক্ষেত্ৰত কোনোধৰণৰ কৰ প্ৰযোজ্য নহ'ব। 3-7 লাখ টকা পৰ্যন্ত আয়কৰ 5%, 7-10 লাখ টকা পৰ্যন্ত 10%, 10-12 লাখলৈকে 15%, 12-15 লাখলৈকে 20% আৰু 20 লাখ টকাৰ ওপৰৰ আয়ৰ ক্ষেত্ৰত 15-30% হ'ব। দেউলীয়া গোচৰৰ দ্ৰুত নিষ্পত্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ উদ্দেশ্যে ন্যায়াধীকৰণ সুদৃঢ় কৰাৰ বাবে দেউলীয়া আৰু যুত্ৰহীনতা বিধিত প্ৰয়োজনীয় সালসলনি কৰা হ'ব। 1 কোটি পৰিয়ালক প্ৰতিমাহে 300 ইউনিট বিনামূলীয়া বিদ্যুৎ যোগানৰ উদ্দেশ্যে মুধচত সৌৰ প্ৰকল্প স্থাপনৰ বাবে প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বিনামূলীয়া বিদ্যুৎ যোজনা আৰম্ভ কৰা হৈছে। এই আঁচনিখনে 1,20,00,000ৰো অধিক পঞ্জীয়ন আৰু 14 লাখ আবেদনৰ সৈতে বিপুল সঁহাৰি লাভ কৰিছে। কেন্দ্ৰীয় বাজেট 2024-25 চৰকাৰে জনজাতি সম্প্ৰদায়ৰ আৰ্থ সামাজিক অৱস্থা উন্নত কৰাৰ বাবে বিভিন্ন ব্যৱস্থা ঘোষণা কৰিছে। বিত্তমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে যে জনজাতীয় সংখ্যাগৰিষ্ঠতা গাঁও আৰু জিলাসমূহত চৰকাৰে প্ৰধানমন্ত্ৰী জনজাতীয় উন্নত গ্ৰাম অভিযান আৰম্ভ কৰিব। ইয়াৰ দ্বাৰা 5 কোটি জনজাতীয় লোক উপকৃত হ'ব আৰু 63,000 গাঁও সামৰি লোৱা হ'ব। বিত্তমন্ত্ৰীয়ে গ্ৰাম্য আন্তঃগাঁথনিকে ধৰি গ্ৰামাঞ্চলৰ উন্নয়নৰ বাবে 2.66 লাখ কোটি টকাৰ প্ৰস্তাৱ আগবঢ়াইছে। বেংকিং সেৱাৰ সম্প্ৰসাৰণৰ বাবে উত্তৰ পূৰ্বাঞ্চলত ভাৰতীয় ডাক ধনাদায় বেংকৰ 100ৰো অধিক শাখা স্থাপন কৰা হ'ব। বিত্তমন্ত্ৰীগৰাকীয়ে কৈছে যে এই বাজেটত অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ উৎপাদন তথা শ্ৰমৰ প্ৰতি বিশেষ মনোযোগ দিয়া হৈছে আৰু এই সন্দৰ্ভতে বিভিন্ন ব্যৱস্থা ঘোষণা কৰা হৈছে। বিত্তমন্ত্ৰীয়ে লগতে কৈছে যে তৃতীয় পক্ষৰ নিশ্চয়তা অবিহনে যন্ত্ৰপাতি আৰু সঁজুলি ক্ৰয়ৰ বাবে উদ্যোগীসকলক ঋণ নিশ্চয়তা আঁচনি প্ৰৱৰ্তন কৰা হ'ব। অসম, বিহাৰ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু ছিকিমলৈ বান ব্যৱস্থাপনা প্ৰকল্পৰ সমৰ্থনত আৰ্থিক অনুদান আগবঢ়োৱাৰ প্ৰস্তাৱ দিয়া হয়।
अब सिर्फ सजा नहीं मिलेगी, होगा न्याय। भारतीय न्याय संहिता मतलब नया कानून 1 जुलाई से लागू। आजाद भारत के अपने कानून।
अब आएगा देश में न्याय का नया दौर। सच नहीं अब न्याय पर होगा सबका जोर। विकसित भारत का ये है नया अध्याय। सबसे समान व्यवहार, मिलेगा सबको न्याय। सरल है, सुलभ है पारदर्शी, तकनीकी युक्त है और है स्वदेशी। इसमें है महिलाओं बुजुर्गों का सम्मान शामिल है।
শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰতৰ সুমিত নাগালে অষ্ট্ৰিয়া অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাৰ এখন খেলত কালি নাগালে শ্লোকাকিয়াৰ লুকাছ পিয়ানক 6-4, 1-6, 7-6 ছেটত পৰাস্ত কৰে। খেলুৱৈগৰাকীয়ে কাইলৈ প্ৰি কোৱাৰ্টাৰ ফাইনেলত চতুৰ্থ বাছনিপ্ৰাপ্ত স্পেইনৰ পেড্ৰো মাৰ্টিনেজৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি লোকসভাত 2024-25 বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট দাখিল কৰে। বাজেটত সকলোৰে বাবে সুযোগ সৃষ্টিৰ উদ্দেশ্যে 9টা অগ্ৰাধিকাৰৰ কথা উল্লেখ কৰা হৈছে আৰু ভাৰতৰ সুমিত নাগালে অষ্ট্ৰিয়াৰ অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।